চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ, আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়েই অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন TWR India, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR India, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো যদিহে নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ বিষয়ে চমু পৰিচয় এটা মাত্ৰ আগবঢ়াইছিলোঁ। আজি আমি এই আদিপুস্তক নামৰ পুস্তকখনৰ প্ৰথমটো পদৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াই নিবলৈ ওলাইছোঁ। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছোঁ আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ প্ৰথমখন পুস্তক আদিপুস্তকৰ প্ৰথমটো পদৰ পৰা চাই যাব খুজিছো। প্ৰথমটো অধ্যায়ত আমি পাওঁ বিশ্বজগতৰ সৃষ্টিৰ কথা। পৃথিৱী, নিৰ্মাণৰ কথা। প্ৰথম দিন পোহৰ, দ্বিতীয় দিন বায়ুমণ্ডল আদি, তৃতীয় দিন শুকান ভূমি আৰু উদ্ভিদ জীৱন, চতুৰ্থ দিন সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ নিৰ্মাণ, পঞ্চম দিন জীৱ জন্তুৰ আৱিৰ্ভাৱ, ষষ্ঠ দিন মানৱৰ সৃষ্টি। এই আটাইবোৰ কথা আমি প্ৰথমটো অধ্যায়ত পাওঁ। এতিয়া আমি প্ৰথম পদটো পঢ়ি দিব খুজিছো, বাইবেলৰ প্ৰথমটো পদ, আদি পুস্তক এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। এইটো আচলতে সকলো উক্তিৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ উক্তি বুলি ক'ব পাৰি। কিন্তু আজি আমি যি কালত বাস কৰি আছো, এই কালত এই উক্তিটোক সঘনাই প্ৰত্যাহ্বান জনোৱা হয়। আমি ভাবোঁ যে এই উক্তিটোতেই আমি সৃষ্টিকাৰ্যৰ কথাটো পাওঁ, বা আচল সৃষ্টিকাৰ্যৰ বিষয়ে আমাৰ হাতত মাত্ৰ এই উক্তিটোৱেই আছে। কেৱল আমি দেখিবলৈ পাম যে জীৱ জন্তু আদি আৰু মানুহৰ সৃষ্টিৰ কথাটোহে ইয়াত নাই। সেইখিনি কথা আমি আদি পুস্তকৰ ইয়াৰ পাছৰ পদবোৰত লাহে লাহে পাম। কিন্তু এই পদটো আচলতে সৃষ্টি কাহিনী, আৰু এইটো নিঃসন্দেহে অতি চুটি কাহিনী। এবাৰ এখন বাতৰি কাকতৰ সম্পাদকে তেওঁৰ অফিচত কাম কৰি থকা সাংবাদিকসকলক চাই ফুৰোতে এজন সাংবাদিকে এটা বিষয়ৰ ওপৰত কিবা এটা প্ৰতিবেদন লিখি আছিল। সেই বিষয়টো সাংবাদিকজনে বেছি দীঘলীয়া কৰি লিখিছিল। বিষয়টো সম্পাদকজনে বেছি প্ৰয়োজনীয় বিষয় নহয় বুলি ভাবিছিল। সম্পাদকজনে সেই সাংবাদিকজনক ক'লে, চুটি কৰা, চুটি কৰা, বাইবেলৰ আদি পুস্তকত গোটেই সৃষ্টিৰ কাহিনীটো মাত্ৰ 282টা শব্দতে লিখা হৈছে। সাংবাদিকজনে উত্তৰ দি ক'লে, কথাটো হয়, কিন্তু মই ভাবোঁ আমি পাছত ইমান তৰ্ক বিতৰ্কত নামিব লগা নহ'লহেঁতেন যদি কোনোবাই তাৰ লগত আৰু কেইশমান শব্দ যোগ দিলেহেঁতেন। এইটো নিশ্চয় মন কৰিবলগীয়া কথা যে ঈশ্বৰে আমাক সৃষ্টিকাৰ্যৰ চমু বিৱৰণী এটাহে দিছে। এতিয়া নিশ্চয় এইবুলি প্ৰশ্ন উঠিব, ঈশ্বৰেনো আমাক এই বিশেষ অংশটো দিওঁতে কি ভাবি পেলাই দিছিল? লেখকজনৰ বাৰু ইয়াত উদ্দেশ্য কি? তেওঁ বাৰু আমাক আচলতে কি শিকাব খুজিছে বা কি জনাব খুজিছে? তেওঁ বাৰু আমাক ভূতত্ব শিকাব খুজিছিল নেকি? এই বিষয়ত যথেষ্ট যুক্তি, তৰ্ক আৰু বাদানুবাদ চলা আমি দেখা পাওঁ। এখন প্ৰদেশৰ শিক্ষা সংসদে বাইবেলত থকা সৃষ্টিতত্বৰ কথাখিনি বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছিল। এই কথাত আচলতে আমি আনন্দ পাবলগীয়া বিশেষ একো নাই। কোনোবাই হয়তো ক'ব, ইয়াত আমি নিশ্চয় আনন্দ পোৱা উচিত, কাৰণ এইটো এটা সঠিক পদক্ষেপ। প্ৰিয় শ্ৰোতা, আচলতে আমি আনন্দ কিয় কৰিব নোখোজো তাৰ কাৰণ আছে। কাৰণ কথাখিনি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিলেই নহ'ব, শ্ৰেণীত পাঠদান কৰা শিক্ষকজনৰ চৰিত্ৰ আৰু গুণাগুণ কেনে সেইটো বিশেষ গুৰুত্বপূৰ্ণ কথা। কোনে কথাখিনি শিকাব সেইটো দৰকাৰী কথা, কাৰণ এই কথাবোৰ উচিতভাৱে শিকাবলৈ হ'লে বাইবেলৰ ভাল জ্ঞান থকা শিক্ষকৰ প্ৰয়োজন হ'ব। আচলতে বাইবেলত থকা এই সৃষ্টি কাহিনী ভালদৰে শিকাব পৰা শিক্ষক খুব কমেইহে আমি বিদ্যালয়ত বিচাৰি পাম। এবাৰ এজন অধ্যাপকে ৰসিকতা কৰি কৈছিল যে সৃষ্টিতত্বৰ কথা শিকোৱাটো বৰটোকোলা এটাৰ বিষয়ে শিকোৱাৰ সমানেই গুৰুত্বপূৰ্ণ হ'ব পাৰে, অৰ্থাৎ বৰ বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়। তেওঁ প্ৰশ্ন কৰিছিল যে প্ৰজননৰ বৈজ্ঞানিক পাঠত বৰটোকোলাৰ তত্ত্বও অন্তৰ্ভুক্ত কৰা উচিত হ'বনে? কিন্তু আমি হলে মন কৰা উচিত যে বাইবেলত বৰটোকোলাৰ তত্ত্ব অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু সৃষ্টিকাৰ্যৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেই অধ্যাপকগৰাকীয়ে আগবঢ়োৱা তুলনামূলক মন্তব্যখিনি আচলতে নিষ্প্ৰয়োজনীয় মন্তব্য আছিল, অতি টুলুঙা মন্তব্য আছিল। বাইবেলত অতি পোনপটীয়া আৰু স্পষ্টভাৱে সন্তান জন্ম দিয়াৰ কথাটো কৈ দিয়া হৈছে, কিন্তু আপুনি যদি বাইবেলখন খৰচি মাৰি পঢ়ে তেনেহলে কতো বৰটোকোলাৰ তত্ত্ব বিচাৰি নাপায়। গতিকে এই অধ্যাপকজনে কোৱা কথাখিনি নিঃসন্দেহে অপ্ৰাসংগিক, কিন্তু অধ্যাপকজনে কোৱা কথাখিনি বাইবেলৰ প্ৰতি বিৰোধ ভাৱাপন্ন বুলি আমি নিশ্চয় ক'ব নোৱাৰো আৰু কোৱা উচিত নহয় বুলিয়েই ভাবোঁ। আমি ভাবোঁ এই অধ্যাপকজনে তেওঁৰ নিজৰ বিষয়টো অৰ্থাৎ জীৱবিদ্যা খুব ভালদৰে জানে, কিন্তু তেওঁ ঈশ্বৰৰ বাক্যৰ কথা খুব কমেই জানে, আৰু তেওঁ আগবঢ়োৱা সেই মন্তব্যটোৰ পৰাই এই কথাটো স্পষ্ট হৈ পৰে। বিশ্বজগতখনৰ উৎস বা আৰম্ভণি ক'ৰ পৰা, এই বিষয়টো মানুহৰ মাজত অতি উগ্ৰ মতবিৰোধ, উদ্ভৱ মতবাদ আৰু ব্যাপক মতানৈক্যতাৰ কাৰণ হৈ আহিছে। আন একোৱেই ইমান মতানৈক্যৰ সৃষ্টি কৰা নাই। এটাৰ পাছত এটাকৈ মানুহে আগবঢ়োৱা বিভিন্ন মতবিলাক ওলাই থাকে, ফলস্বৰূপে মানুহৰ বু বু বা বা শব্দৰ মাজত ঈশ্বৰৰ স্পষ্ট মাত হেৰাই গৈছে। আচলতে দুটা চৰমপন্থী গোটৰ অৱস্থানে গোটেই কথাখিনি খেলি মেলি কৰি পেলাইছে। তেওঁলোকে নিজৰ মতটোৰ বাহিৰে বাকী সকলো ভুল এনে এটা ধাৰণা গ্ৰহণ কৰি গোটেই বিষয়টো একেবাৰে খেলি মেলি কৰি পেলাই, একেবাৰে পানী ঘোলা কৰি পেলাইছে। এই লোকবিলাকনো বাৰু কোন কোন? এদল লোক হৈছে কিছুমান বিজ্ঞানী, আৰু তেওঁলোকে ভাবে যে জৈৱিক আৰু দাৰ্শনিক বিৱৰ্তনেই একমাত্ৰ সত্য। তেওঁলোকে ধৰি লোৱা কথাখিনিকেই বিজ্ঞানৰ কথা বুলিয়েই তেওঁলোকে গ্ৰহণ কৰি লয় আৰু আনকো তেনেদৰে শিকাব খোজে। আমি এই বিষয়টো কিছু পাছতেই আলোচনা কৰিম। মানুহবোৰৰ আন দলটো হৈছে বাইবেলৰ কথা সকলো জনা বুলি বুকুফিন্দাই কথা কোৱা কিছুমান ডেকা তাত্বিক লোক। তেওঁলোকে ভাবে ঈশ্বৰে কেনেকৈ গোটেই কামবোৰ সমাধা কৰিলে তেওঁলোকে সকলোখিনি কথা জানে, আৰু তেওঁলোকে অতি জ্ঞানীৰ দৰে কিছুমান কৌশলী তত্ত্বৰ কথা কয় আৰু লিখে যিবোৰৰ দ্বাৰা বিজ্ঞানক ঈশ্বৰৰ সৈতে মিলাই দিয়া হয়। তেওঁলোকে অতীতৰ বিখ্যাত বাইবেল ব্যাখ্যাকাৰকসকলক অতি হেয় জ্ঞান কৰে আৰু নিজৰ তুলনাত অতি নগণ্য যেন জ্ঞান কৰে। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ এই দুয়োটা গোটৰ মানুহেই এটা বিশেষ মন্তব্যৰ প্ৰতি মন কৰিলে ভাল হ'ব। এই মন্তব্যটো ইয়োবৰ আগত অৱশেষত ঈশ্বৰে দেখা দিওঁতে কৰা হৈছিল। ঈশ্বৰে ইয়োবক এইবুলি প্ৰশ্ন কৰিছিল, ইয়োব 38 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিম। ঈশ্বৰে ইয়োবক সুধিছিল, যি সময়ত মই পৃথিৱীৰ মূল স্থাপন কৰিলো তেতিয়া তুমি ক'ত আছিলা? যদি তোমাৰ বোধ আছে তেন্তে কোৱা। ইয়োব 38 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। অৰ্থাৎ ঈশ্বৰে মানুহক আজি এইবুলি কৈ আছে, তুমি বিশ্বজগতখনৰ উৎসৰ বিষয়ে কথা কোৱা, উৎপত্তিৰ বিষয়ে কথা কোৱা, কিন্তু মই পৃথিৱীৰ ভেটি স্থাপন কৰা সময়ত তুমি ক'ত আছিলা সেই কথাটোৱেই তুমি নাজানা, যদি জানা কোৱাচোন। এই জগতখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে বহুতো মতবাদ আছে, কিন্তু সেই সকলোবোৰক আমি আচলতে ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ, ঈশ্বৰে কৰা সৃষ্টিকাৰ্য আৰু আনটো হৈছে মানুহে কৰা অনুমান। সকলোবোৰ মতবাদ আচলতে এই দুটা বিভাজনৰ যিকোনো এটাত পেলাই ল'ব পাৰি। আজি বিৱৰ্তনৰ মতবাদটো আচলতে বিভিন্ন ধৰণৰ মতবাদৰ সংমিশ্ৰণ বুলি ক'ব পাৰি, আৰু এইটো মন কৰিবলগীয়া কথা যে অতীতৰ কিছুমান বিখ্যাত বিজ্ঞানী আৰু বৰ্তমান কালৰো বহুতো বিজ্ঞানীয়ে এই বিৱৰ্তনৰ মতবাদটো অৰ্থাৎ জীৱৰ ক্ৰমবিকাশৰ মতবাদটো গ্ৰহণ নকৰে। গতিকে জীৱৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ মতবাদটো আমি দুয়ে দুয়ে চাৰিৰ নিচিনা বিজ্ঞানসন্মত সত্য বুলি গ্ৰহণ কৰি ল'ব নোৱাৰোঁ, লোৱা উচিত নহয়। আনহাতে সৃষ্টিকাৰ্যৰ বিৱৰণী আদি পুস্তকৰ এক নম্বৰ অধ্যায়ত আছে আৰু আমি সেইটো বিশ্বাসেৰে গ্ৰহণ কৰি ল'ব লাগে। এইটো মন কৰিবলগীয়া কথা যে ঈশ্বৰে কথাটো তেনেভাৱেই ৰাখিছে, অৰ্থাৎ কথাটো একমাত্ৰ বিশ্বাসৰ যোগেদিহে আমি গ্ৰহণ কৰিব লাগিব, আন কোনো উপায়েৰে নহয়। ইব্ৰীবিলাকলৈ লিখা পত্ৰত লেখকে এইবুলি লিখিছিল, পাঠ কৰি দিম, ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি, কিয়নো তাতেই বৃদ্ধ লোকসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰাই আমি বুজিছো যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল, তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদলৈকে পাঠ কৰি দিলো। গতিকে সেই ডাঙৰ সমস্যাটো আজিও আছে, একো নোহোৱাৰ পৰা কিবা এটা কেনেকৈ হ'ব পাৰে, একো নথকাৰ পৰা কিবা এটা কেনেকৈ হ'ব পাৰে। ইয়াৰ উত্তৰ আপুনি দুই ধৰণে পাব পাৰে, হয় আপুনি কথাখিনি বিশ্বাসেৰে গ্ৰহণ কৰি ল'ব লাগিব, নহ'লে কিবা এটা কথা আপুনি অনুমান কৰি ল'ব লাগিব, আৰু অনুমান কৰি লোৱা কথাটো কেতিয়াও বিজ্ঞানসন্মত হ'ব নোৱাৰে, নহয় জানো? এই পৃথিৱীখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে বহুতো মতবাদ আছে, আমি তাৰে দুই এটা অলপ চাব খুজিছো। কিছুমান তথাকথিত মানুহে, বিজ্ঞানীয়ে আমাক ক'ব খোজে যে আমি কেৱল বিজ্ঞানসন্মত উত্তৰ বা ব্যাখ্যাটোহে গ্ৰহণ কৰি ল'ব লাগে, কিন্তু আমি ওলোটাই সুধিব খোজো, এই ক্ষেত্ৰত বিজ্ঞানসন্মত উত্তৰটোনো কি? আমিনো কেনেকুৱা বিজ্ঞানৰ কথা কৈছো? 1806 চনত এজন প্ৰফেচাৰে মন্তব্য কৰিছিল যে ফৰাচী দেশৰ এখন শিক্ষানুষ্ঠানে অতি কমেও 80টা ভূতত্ব বিষয়ক তত্ত্বৰ তালিকা প্ৰস্তুত কৰিছিল আৰু সেই গোটেইকেইটা তত্ত্বই বাইবেলৰ কথাৰ বিৰোধী আছিল। কিন্তু আজি 200 বছৰ পাছত সেই 80টা তত্ত্বৰ কোনোটোৱেই মানুহে গ্ৰহণ কৰা নাই, কোনো বিজ্ঞানীয়ে গ্ৰহণ কৰা নাই। কথাটো চিন্তা কৰি চাওকচোন, আজিৰ পৰা 200 বছৰ আগতে তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে 80টা তত্ত্ব উলিয়াইছে যিকেইটা তত্ত্বই বাইবেলৰ বিৰোধিতা কৰিছে, কিন্তু আজি 200 বছৰ পাছত তেওঁলোকৰ সেই তথাকথিত বিজ্ঞানসন্মত তত্ত্বৰ কোনোটোৱেই মানুহে আৰু গ্ৰহণ কৰি থকা নাই। অৰ্থাৎ মানুহে বিভিন্ন সময়ত আগবঢ়োৱা বিভিন্ন ব্যাখ্যা আৰু তত্ত্ব পাছৰ মানুহে অগ্ৰাহ্য কৰি থকা আমি দেখিবলৈ পাওঁ। বাইবেলৰ প্ৰথমখন পুস্তক এই আদি পুস্তকখন লিখিবলৈ ঈশ্বৰে মুচিকেই মানৱ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল, আৰু আজি এই বিষয়টো লৈ মানুহৰ মাজত চলি থকা মতভেদ আৰু বাদানুবাদ দেখি মুচিয়ে নিশ্চয় হাঁহিলেহেঁতেন, কাৰণ তেওঁ এটা বৈজ্ঞানিক বিৱৰণ দিবৰ বাবে সেই কথাবিলাক লিখা নাছিল, বিজ্ঞানৰ পাঠ্যপুথি হিচাপে তেওঁ এই কথাবিলাক লিখা নাছিল। আমাকনো বাৰু কি উদ্দেশ্যেৰে বাইবেল শাস্ত্ৰখন দিয়া হৈছে? ঈশ্বৰে আমাৰ হাতত আজি বাইবেল কিয় দিছে? কি উদ্দেশ্যেৰে বাইবেল ঈশ্বৰে মানুহলৈ দিছে এই বিষয়ে পাচনি পৌলে লিখা কথা আমি পাওঁ তিমঠিলৈ লিখা দ্বিতীয়খন পত্ৰত। পাঠ কৰি দিবলৈ ওলাইছো দ্বিতীয় তিমঠিয় 3:13 একেবাৰে 17 পাঠ কৰি দিম। কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মায় আৰু নিজেও ভ্ৰান্ত হৈ অধিক অধিককৈ মন্দ হৈ যাব। কিন্তু তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা তাতেই থিৰে থাকা, কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা। আৰু যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে তাকো তুমি শিশুকালৰে পৰা জানি আছা। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। দ্বিতীয় তিমঠিয় 3:13 পাঠ কৰিলো। অৰ্থাৎ ইয়াৰ পৰা আমি বিশেষ কথা এটা মন কৰিব খুজিছো, সেইটো হৈছে যে ধাৰ্মিকতাৰ শিক্ষা দিবৰ উদ্দেশ্যেৰেই বাইবেল শাস্ত্ৰখন লিখা হৈছিল, আৰু সেই উদ্দেশ্যেৰেই আজি আমাৰ হাতত বাইবেল আহি পৰিছে। কোনো ভূতত্ব নাইবা জীৱবিদ্যা শিকাবলৈ বাইবেলখন লিখা হোৱা নাছিল, মানুহক বিজ্ঞানৰ কথা শিকাবলৈ ঈশ্বৰে বাইবেলখন লিখা নাছিল। ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ কি আৰু মানুহে কেনেদৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হৈ পৰিত্ৰাণ লাভ কৰিব পাৰে সেই কথা দেখুৱাবলৈকে বাইবেল শাস্ত্ৰ লিখা হৈছিল। গতিকে আমি আদি পুস্তকখনৰ ওপৰতেই এনেদৰে লিখি থ'ব পাৰোঁ, পৰিত্ৰাণ পাবলৈ মই কি কৰা উচিত। মচিয়ে যদি পৃথিৱীৰ উৎপত্তিৰ বিষয়ে সম্পূৰ্ণ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই লিখিলেহেঁতেন, তেনেহ'লে সেই সময়ৰ কিমান মানুহেনো বুজি পালেহেঁতেন চিন্তা কৰি চাওকচোন, নাইবা আজিৰনো কিমান মানুহে বুজি পালেহেঁতেন। বাইবেলখন একমাত্ৰ জ্ঞানী পণ্ডিতসকলৰ বাবে লিখা হোৱা নাই, সকলো যুগৰ সকলো ধৰণৰ সাধাৰণ মানুহৰ বাবেও বাইবেলখন লিখা হৈছে যাতে সকলোৱে বুজি পাব পাৰে। গতিকে মচিৰ দিনৰ বৈজ্ঞানিক ভাষাৰেও লিখা হ'লহেঁতেন যদি তথাপিতো মানুহে গ্ৰহণ নকৰিলেহেঁতেন। গতিকে বিশ্বজগতখনৰ উৎপত্তি সম্বন্ধে মানুহে বহু ধৰণৰ ব্যাখ্যা আগবঢ়াই থকা আমি দেখিবলৈ পাওঁ। তাৰে এটা ব্যাখ্যা মতে জগতখন আচলতে মায়া, আচলতে একো নাই। কিন্তু এইটো সঁচানে? কিন্তু বহুতো মানুহে এই মতবাদকেই গ্ৰহণ কৰি লয়। আন কিছুমানে ক'ব খোজে যে জগতখন একো নথকাৰ পৰা নিজে নিজে উৎপন্ন হ'ল। আচলতে এক প্ৰকাৰে চাবলৈ গ'লে বাইবেলেও এই বুলিয়েই কৈছে। অৱশ্যে বাইবেলে আৰু অধিক আগুৱাই গৈ কৈছে যে ঈশ্বৰে মুখৰ বাক্যেৰে ইয়াক সৃষ্টি কৰিলে, নিজে নিজে উৎপন্ন হোৱা নাই, ঈশ্বৰে সৃষ্টি কৰিলে। আকৌ আন কিছুমানে ক'ব খোজে যে বিশ্বজগতখনৰ কোনো আৰম্ভণি নাই, ই অনন্তকালৰ পৰাই আছে। চতুৰ্থ মতবাদ এটা মতে বিশ্বজগতখন সৃষ্টি কৰা হৈছিল আৰু এই কথাটোৱেই মানুহে বিভিন্ন ধৰণে ব্যাখ্যা কৰে। কেনেদৰে সৃষ্টি হৈছিল সেই কথাটো লৈ মানুহে নানা ধৰণৰ মতবাদ আগবঢ়ায়। বিভিন্ন সময়ত বিভিন্ন মানুহে বিশ্বজগতখনৰ উৎপত্তি সম্বন্ধে বিভিন্ন মতবাদ আগবঢ়াই আহিছে। এজন জ্যোতিৰ্বিজ্ঞানীয়ে মন্তব্য কৰিছিল যে আমি আচলতে এতিয়াও আমি বাস কৰা এই জগত সম্বন্ধে অজ্ঞানতাৰ গভীৰ গৰ্ভত সোমাই আছো। মুঠতে পৃথিৱীৰ উৎপত্তি সম্বন্ধে মানুহৰ জ্ঞান অতি সীমিত, আচলতে মানুহে একোৱেই নাজানে। সেইবাবেই ঈশ্বৰে আমাক জনাই দিছে যে তেওঁই এই বিশ্বজগতখন সৃষ্টি কৰিছে। ঈশ্বৰৰ সেই কথাত আপুনি বাৰু বিশ্বাস কৰেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আহমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমি প্ৰভু যীশু, যীশু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যীশু। আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছো তুমি চিৰদিনে মোৰ, তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছো তুমি চিৰদিনে মোৰ, যিছো তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যীশু, প্ৰভু যীশু, প্ৰভু যীশু, প্ৰভু যীশু। যিসুৰ